প্ৰথম চমুৱেল বিশ অধ্যায়। ডাউদৰ সৈতে চৌলক পুনৰাই মিলাবলৈ জোনাৰ্থনে চেষ্টা কৰা। তাৰ পাছত ডাউদে ৰামাৰ নায়ুতৰ পৰা পলাই জোনাৰ্থনৰ ওচৰলৈ আহি ক'লে, মইনো কি কৰিলোঁ? মোৰ অপৰাধ কি? আপোনাৰ পিতৃৰ আগত মই কি পাপ কৰিলোঁ? তেওঁ যে মোৰ প্ৰাণ ল'বলৈ চেষ্টা কৰিছে। জোনাৰ্থনে ডাউদক ক'লে, ইয়াৰ পৰা আঁতৰি থাকক, আপোনাৰ মৃত্যু নহয়। মোৰ পিতৃয়ে ডাঙৰ কি সৰু কোনো কাম মোক নোকোৱাকৈ নকৰে। মোৰ পিতৃয়ে এই কথা মোৰ পৰা কিয় গোপনে ৰাখিব? সেয়ে নহয়। তথাপিও ডায়ুদে শপত খাই ক'লে, মই তোমাৰ দৃষ্টিত যে অনুগ্ৰহপ্ৰাপ্ত হৈছো তাক তোমাৰ পিতৃয়ে ভালকৈ জানে। তেওঁ কৈছে, জোনাৰ্থনক এই কথা জানিবলৈ নিদিবা, জানিলে সি অসন্তোষ পাব। কিন্তু যীহোৱাৰ জীৱনৰ আৰু তোমাৰ জীৱনৰ শপত, মোৰ আৰু মৃত্যুৰ মাজত নিশ্চয় এখোজহে অন্তৰ আছে। তেতিয়া জোনাৰ্থনে ডাউদক ক'লে, আপুনি যি ক'ব বিচাৰে কওক, মই আপোনাৰ কাৰণে তাকেই কৰিম। ডাউদে জোনাৰ্থনক ক'লে, কাইলৈ 9 জুন ওলাব, তাতেই ময়েই ৰজাৰ লগত ভোজনত বহিব লাগিব। কিন্তু তুমি মোক যাবলৈ দিয়া, মই তৃতীয় দিনৰ গধূলিলৈকে পথাৰত লুকাই থাকিম। যদি তোমাৰ পিতৃয়ে মই নথকাটো মন কৰে, তেন্তে তুমি ক'বা ডায়ুদে নিজ নগৰ বৈতলেহেমলৈ সোনকালে যাবৰ কাৰণে মোৰ আগত বৰ আগ্ৰহেৰে অনুমতি বিচাৰিলে, কাৰণ সেই ঠাইত গোটেই বংশৰ কাৰণে এটা বছৰেকীয়া যজ্ঞ হৈ আছে। তেওঁ যদি কয় ঠিকেই আছে, তেতিয়া তোমাৰ দাখৰ মংগল হ'ব। কিন্তু যদি তেওঁ খং উঠে, তেন্তে জানিবা যে তেওঁ অমংগলৰ কথা চিন্তা কৰিছে। এই হেতুকে তুমি তোমাৰ দাখলৈ অনুগ্ৰহ কৰিবা, কাৰণ তুমি তোমাৰ এই দাখক তোমাৰে সৈতে যীহোৱাৰ চুক্তিলৈ আনিছা। তথাপি যদি মোৰ কোনো অপৰাধ থাকে, তেন্তে তুমি নিজে মোক বধ কৰা, তেনেহ'লে কিয় মোক তোমাৰ পিতৃৰ ওচৰলৈ নিব খুজিছা? জোনাৰ্থনে ক'লে, এনে ভয় আপোনাৰ পৰা দূৰ হওক, কাৰণ মোৰ পিতৃয়ে আপোনালৈ অমংগল ঘটাবলৈ স্থিৰ কৰা কথা যদি মই কেনেবাকৈ জানিব পাৰোঁ, তেন্তে মই জানো আপোনাক কৈ নিদিম। তেতিয়া ডায়ুদে জোনাৰ্থনক ক'লে, তোমাৰ পিতৃয়ে তোমাক কটু উত্তৰ দিলে, তাক কোনে মোক ক'ব? জোনাৰ্থনে ডায়ুদক ক'লে, আহক আমি পথাৰলৈ ওলাই যাওঁ হওক। সেয়ে দুয়ো পথাৰলৈ ওলাই গ'ল। জোনাৰ্থনে ডায়ুদক ক'লে, মই ইজৰাইলৰ ঈশ্বৰ যীহোৱাক সাক্ষী কৰি কৈছো যে কাইলৈ বা পৰহিলৈ প্ৰায় এই সময়ত মোৰ পিতৃৰ মন চাম। তাতে আপোনালৈ অনুগ্ৰহ থকাৰ প্ৰমাণ পালে মই তেতিয়াই মানুহ পঠিয়াই আপোনাক সেই বিষয়ে নজনামনে? যদি আপোনাৰ অমংগল কৰিবলৈ মোৰ পিতৃৰ মন থাকে আৰু মই সেই বিষয়ে আপোনাক নজনাওঁ, তেনেহ'লে যীহোৱাই জোনাৰ্থনক অমুক আৰু তাতকৈ অধিক দণ্ড দিয়ক, তেনেকুৱা হ'লে আপোনাক বিদায় দিম, তাতে আপুনি কুশলে যাব আৰু যীহোৱাৰ মোৰ পিতৃৰ লগত থকাৰ দৰে আপোনাৰ লগতো থাকক। মই নমৰিবৰ কাৰণে আপুনি যে কেৱল মই জীয়াই থকাৰ কালত যীহোৱাৰ অনুগ্ৰহ মোৰ বাবে দেখুৱাব এনে নহয়, কিন্তু মোৰ বংশলৈকো দয়া কৰিবলৈ কেতিয়াও ত্ৰুটি নকৰিব। আনকি যেতিয়া যীহোৱাই ডায়ুদৰ শত্ৰুবোৰৰ প্ৰতিজনক পৃথিৱীৰ পৰা উচ্ছন্ন কৰিব, তেতিয়াও নকৰিব। এইদৰে জোনাৰ্থনে ডায়ুদৰ পৰিয়ালৰ সৈতে এটা চুক্তি কৰিলে আৰু তেওঁক ক'লে, যীহোৱাই ডায়ুদক শত্ৰুবোৰৰ হাতৰ পৰা ৰক্ষা কৰক। এইদৰে জোনাৰ্থনে ডায়ুদৰ ওচৰত পুনৰ প্ৰতিজ্ঞা কৰিলে, কাৰণ তেওঁক প্ৰেম কৰিছিল, তেওঁ নিজৰ প্ৰাণৰ দৰে ডায়ুদক প্ৰেম কৰিছিল। সেয়ে জোনাৰ্থনে ডায়ুদক ক'লে, কাইলৈ 9 জুন ওলাব, তাতে আপোনাৰ অনুপস্থিতি অনুভৱ হ'ব, কাৰণ আপোনাৰ আসন খালী হৈ থাকিব। আপুনি পৰহিলৈ অতি বেগাই নামি আহিব আৰু আগেৰে যি ঠাইত আহি লুকাই আছিল সেই ঠাইলৈ আহি এজল নামৰ শিলটোৰ ওচৰত লুকাই থাকিব। তাতে মই লক্ষ্য কৰি মৰাৰ দৰে তিনিটা কাঁড় মাৰিম। আৰু মই এজন ডেকা ল'ৰাক সেই ঠাইলৈ পঠিয়াম আৰু তেওঁক ক'ম, যোৱা আৰু কাঁড়বোৰ বিচাৰা। যদি মই সেই ডেকা ল'ৰাক কওঁ কাঁড়কেইডাল এইফালে আছে, তাৰ পৰা তুলি আনা, তেনেহ'লে আপুনি আহিব, কিয়নো কোনো ভয় নাই, জিহুৱাৰ জীৱনৰ শপত তোমাৰ মংগলহে হ'ব। কিন্তু মই যদি ডেকা ল'ৰাটোক কওঁ, চোৱা কাঁড়বোৰ তোৰ সিফালে আছে, তেতিয়া আপুনি নিজৰ পথত গুচি যাব, কাৰণ জিহুৱাই আপোনাক বিদায় দিছে। আপোনাৰ আৰু মোৰ মাজত হোৱা চুক্তি আৰু মই কোৱা কথাবোৰ মনত ৰাখিব। জিহুৱাৰ আপোনাৰ আৰু মোৰ মাজত চিৰদিন সাক্ষী হৈ আছে। তাৰপাছত ডায়ুদে গৈ পথাৰত লুকাই থাকিল। পাছত যেতিয়া ন জুন ওলাল, তেতিয়া ৰজাই আহি ভোজনত বহিল। তাতে ৰজাই সচৰাচৰ বহাৰ দৰে দেৱালৰ ওচৰত থকা আসনত গৈ বহিল। পাছত জোনাৰ্থন উঠি থিয় হ'ল আৰু অৱনেৰ চৌলৰ কাষতে বহিল, কিন্তু ডায়ুদৰ আসন খালী হৈ থাকিল। সেইদিনা চৌলে একোকে নক'লে, কাৰণ তেওঁ ভাবিলে ডায়ুদৰ কিবা হয়তো হৈছে, সি হুচি নহয়, সঁচাকৈ সি হুচি নহয়। ন জুনৰ পাছদিনা অৰ্থাৎ মাহৰ দ্বিতীয় দিনাও ডায়ুদৰ আসন শূন্য হৈ থকাত চৌলে নিজৰ পুত্ৰ জোনাৰ্থনক সুধিলে, যিচয়ৰ পুতেক কালি আৰু আজিও ভোজনলৈ কিয় অহা নাই? তেতিয়া জোনাৰ্থনে উত্তৰ দি চৌলক ক'লে, ডায়ুদে বৈতলেহেমলৈ যাবৰ কাৰণে বৰ আগ্ৰহেৰে মোৰ পৰা অনুমতি বিচাৰিলে আৰু মোক ক'লে, মই মিনতি কৰিছোঁ, মোক যাবলৈ দিয়া, কিয়নো নগৰত আমাৰ গোষ্ঠীৰ এক যজ্ঞ হ'ব আৰু মোৰ ককায়ে মোক তাত উপস্থিত হ'বলৈ আজ্ঞা কৰিছে। এই হেতুকে মই যদি তোমাৰ দৃষ্টিত অনুগ্ৰহপ্ৰাপ্ত হৈছোঁ, তেন্তে বিনয় কৰোঁ, মোক যাবলৈ দিয়া, মই গৈ মোৰ ভাইসকলক চাই আহোঁ। এইকাৰণে তেওঁ মহাৰাজৰ মেজলৈ আহিব পৰা নাই। তেতিয়া জোনাৰ্থনলৈ চৌলৰ ক্ৰোধ জ্বলি উঠিল আৰু তেওঁ জোনাৰ্থনক ক'লে, হেৰৌ বিপদগামিনী আৰু বিদ্ৰোহিনী তিৰোতাৰ পুতেক, তই তোৰ লাজ আৰু তোৰ মাৰক বিবস্ত কৰাৰ লাজ প্ৰকাশ কৰিবলৈ যে দিশয়ৰ পুতেকক মনোনীত কৰিলি, তাক জানো মই নাজানো। কিন্তু দিশয়ৰ পুতেক যেতিয়ালৈকে পৃথিৱীত জীয়াই থাকিব, তেতিয়ালৈকে তই থিৰে থাকিব নোৱাৰিবি আৰু তোৰ ৰজাও থিৰে নাথাকিব। এই হেতুকে এতিয়া মানুহ পঠাই তাক মোৰ আগলৈ আন, কিয়নো সি মৰিবই লাগিব। তাতে জোনাৰ্থনে উত্তৰ দি নিজৰ বাপেক চৌলক ক'লে, তেওঁ কিয় মৰিব, তেওঁনো কি কৰিলে? তেতিয়া চৌলে জোনাৰ্থনক মাৰিবৰ বাবে যাঠি মাৰি পঠালে। তেতিয়া জোনাৰ্থনে বুজিলে যে তেওঁৰ পিতৃ চৌলে সঁচাকৈয়ে ডায়ুদক বধ কৰিবলৈ চল বিচাৰি আছে। তাতে জোনাৰ্থন অতিশয় ক্ৰোধ হৈ উঠিল আৰু ভোজনৰ মেজৰ পৰা উঠি গ'ল। এইদৰে তেওঁ মাহৰ দ্বিতীয় দিনাও একো ভোজন নকৰিলে। ডায়ুদৰ কাৰণে তেওঁ বেজাৰ পালে, কিয়নো তেওঁ পিতৃয়ে তেওঁক অপমান কৰিছিল। পাছদিনা ৰাতিপুৱা ডায়ুদেৰে সৈতে নিৰূপণ কৰা পথাৰলৈ জোনাৰ্থনে ওলাই গ'ল আৰু তেওঁৰ লগত এজন ডেকা ল'ৰা আছিল। তেওঁ সেই ডেকা ল'ৰাক ক'লে, দৌৰ আৰু মই মাৰি পঠোৱা কাঁড়বোৰ বিচাৰি আন। তাতে ল'ৰাটিয়ে দৌৰ মাৰোঁতে তেওঁ তাৰ সিফালে পৰাকৈ কাঁড়বোৰ মাৰিলে। তাতে ডেকা ল'ৰাজনে গৈ জোনাৰ্থনে মাৰি পঠোৱা কাঁড়বোৰৰ ওচৰ পোৱাত তেওঁ তাক ক'লে, তোৰ সিফালে জানো কাঁড়বোৰ নাই। পাছত জোনাৰ্থনে ল'ৰাজনক মাতি ক'লে, বেগাই দৌৰি আহ, তাত ৰৈ নাথাকিবি। তেতিয়া সেই ল'ৰাজনে কাঁড়বোৰ বুটলি আনি জোনাৰ্থনৰ ওচৰলৈ আহিল। কিন্তু ল'ৰাজনে একো বুজি নাপালে, মাত্ৰ ডায়ুদেহে এই বিষয় বুজি পালে। পাছত জোনাৰ্থনে নিজৰ ধনু কাঁড়বোৰ ল'ৰাজনৰ হাতত দিলে আৰু ক'লে, যোৱা এইবোৰ লৈ নগৰলৈ যোৱা। তাৰ পাছত ডেকা ল'ৰাজন যোৱাৰ লগে লগে ডায়ুদে দক্ষিণ দিশৰ পৰা ওলাই আহিল আৰু তললৈ মুখ কৰি পৰি তিনিবাৰ প্ৰণিপাত কৰিলে। তাতে তেওঁলোক পৰস্পৰে চুমা খালে আৰু কান্দিলে। তাতে ডায়ুদৰ সৈতে অধিক ক্ৰন্দন হ'ল। পাছত জোনাথনে ডায়ুদক ক'লে, আপুনি কুশলে যাওক, কিয়নো আমি দুয়ো জিহুৱাৰ নামেৰে এই শপত খালো যে জিহুৱা আপোনাৰ আৰু মোৰ মাজত থকাৰ দৰে আপোনাৰ বংশ আৰু মোৰ বংশৰ মাজতো সদাকাল থাকিব। পাছত তেওঁ উঠি গুচি গ'ল আৰু জোনাথন নগৰলৈ উভতি গ'ল।